হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকৰ আজি ইন্ট্ৰডাকশ্যন টু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ বুলি যোনখন পেপাৰ আছে সেইখন পেপাৰৰ যিটো ফাৰ্ষ্ট ইউনিট হয় এপ্ৰ'চেছ টু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ সেইটো ইউনিট ষ্টাৰ্ট কৰিম। সেইটো ইউনিটৰ তোমালোকৰ ফাৰ্ষ্ট টপিকটো আছিলে ক্লাছিকেল ৰিয়েলিজিম। ক্লাছিকেল ৰিয়েলিজিমটো মই ফাৰ্ষ্ট কৈছোঁ, তাৰপিছত মই নিঅ' ৰিয়েলিজিমৰ বিষয়ে ক'ম। ফাৰ্ষ্ট তোমালোকৰ মই ক্লাছিকেল ৰিয়েলিজিমটো কৈছোঁ। মই ফাৰ্ষ্ট তোমালোকক টপিকটো অলপমান এনালাইজ কৰি দিম, অলপমান তোমালোকক টপিকটোৰ বেচিক কনচেপ্ট দিম, তাৰপিছত মই তোমালোকক সেই টপিকটো নোট দিম, ঠিক আছে? সেনেকৈয়ে মই আগুৱাই নিম পেপাৰখন, ফাৰ্ষ্ট কনচেপ্ট দেন নোটছ, ঠিক আছে? গতিকে তোমালোকে মই যোনটো অডিঅ' দিওঁ সেই অডিঅ'টো মন দি শুনিবা, যাতে তোমালোকে নোটছখিনিৰ লগত পিছত ৰিলেট কৰি পেলাই পঢ়িবলৈ সুবিধা হয়। গতিকে তোমালোকে মন দি অডিঅ'কেইটা শুনি যাবা, ঠিক আছে? চ' লেটছ ষ্টাৰ্ট ৰিয়েলিজম। অ'কে, ৰিয়েলিজম ইজ দ্য মোষ্ট পপুলাৰ থিয়ৰী ইন ইণ্টাৰনেশ্যনেল পলিটিক্স অৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। গতিকে কি ক'ব পাৰি, ৰিয়েলিজিমটো বাস্তৱিকতাবাদ, সেইটো হৈছে এটা মানে ইণ্টাৰনেশ্যনেল পলিটিক্সৰ বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ এটা খুবেই ইম্পৰ্টেণ্ট থিয়ৰী হয়, ঠিক আছে? পপুলাৰ থিয়ৰী আৰু ইম্পৰ্টেণ্ট থিয়ৰী। ৰিয়েলিষ্ট থিয়ৰী ইজ ক্লোজলি এটেচ টু দ্য পলিটিকেল থিয়ৰিজ হু এম্ফেছিছ on the negative part of human behavior. Realist theory is closely attached to the political theorist who emphasize on the negative part of human behavior. Aru realist theory to e ki hok beshi gurutto ki hor por gurutto diye manuhor human behavior jun bilak jonto negative part thake, human behavior eta positive part thake eta negative part thake, tumaloke sokolue jana positive part bilak jonto bhal aru negative part bilak jonto beya, thik ase? Aru realist theory to mainly kihot focus kore manuhor jonto human behavior jonto negative part thake hetur uporot focus kore. According to this theorist, individuals are rational but self-centered beings and their prime objective is to always protect and maximize their self-interest. কি কৰে যোন ৰিয়েলিষ্ট থিয়ৰিটোৰ মতে কি হয়, যোনবিলাক কি হয় ইণ্ডিভিজুৱেলৰ কেৰেক্টাৰ থাকে, তাৰ ভিতৰত এটা কেৰেক্টাৰ হৈছে যে ইণ্ডিভিজুৱেলছ আৰ ৰেচনেল, মানুহবিলাক কি হয় ৰেচনেল হয় কিন্তু ছেল্ফ চেণ্ট্ৰেড হয়, ঠিক আছে? মানুহবিলাকে কি হয় ইণ্ডিভিজুৱেলছ আৰ ৰেচনেল, কি হয় মানুহৰ যোনবোৰ বিচাৰ থাকে সেইবোৰ যুক্তিসংগত থাকে, মানুহে যুক্তি বিচাৰ কৰিব জানে, ঠিক আছে? তথাপিও কি হয় মানুহৰ এটা নেচাৰ থাকে, সেইটো হৈছে মানুহ ছেল্ফ চেণ্ট্ৰেড, কি হয় মানুহে নিজৰ কথা চিন্তা কৰে, সকলোতকৈ আগত কি হয় মানুহে নিজৰ কথা চিন্তা কৰে, তাৰপিছতহে বেলেগৰ কথা চিন্তা কৰিব মানুহে, কিন্তু সকলোতকৈ আগতে মানুহে নিজৰ কথা চিন্তা কৰে, নিজৰ স্বাৰ্থ জড়িত হৈ থাকে সকলো কামতে, ঠিক আছে? এণ্ড দেয়াৰ প্ৰাইম অবজেক্টিভ ইজ টু অলৱেজ প্ৰটেক্ট এণ্ড মেক্সিমাইজ দেয়াৰ ছেল্ফ ইণ্টাৰেষ্ট। আৰু ৰিয়েলিজিমৰ প্ৰাইম যোনটো অবজেক্টিভ হয়, চৰি, ৰিয়েলিজিমৰ যোনটো প্ৰধান কাম হয় সেইটো কি হৈছে, ইণ্ডিভিজুৱেলৰ কি হয় যোনবোৰ ছেল্ফ ইণ্টাৰেষ্ট থাকে সেইবোৰ কমাই দিয়াটোৱেই হৈছে ৰিয়েলিজিমৰ প্ৰধান কাম। আৰ অলৱেজ ইন দ্য ষ্টেট অফ কম্পিটিশ্যন উইথ ইচ আদাৰ, কি হয় মানুহবিলাক কি হয়
সদায় ইজনে সিজনৰ লগত কম্পিট কৰি থাকে, ইজনে সিজনে লগ সিজনৰ লগত মানুহৰ কম্পিটিশ্যন থাকে। ঠিক আছে, দোজ হু আৰ পাৱাৰফুল ইনাফ চাৰ্ভাইভ, হুৱেৰ এজ দ্য উইক অন দ্য আদাৰ হেণ্ড আৰ আনএবল টু প্ৰটেক্ট ডেমছেল্ভ। তোমালোকে নিজেও দেখি আহিছা যোনবোৰ মানুহ পাৱাৰফুল থাকে সেইবোৰ মানুহে কি হয়, মানে ভালকৈ ছাৰ্ভাইভ কৰিব পাৰে এখন সমাজত। পৃথিৱীৰ কথাটোতো মই বাদ দিছোঁ, পৃথিৱীখনতো ছাৰ্ভাইভ কৰিবলৈ ধৰি লোৱা কিছুমান অত্যাৱশ্যকীয় বস্তু হৈ গ'লেই হয়, ধৰি লোৱা অন্ন, বস্ত্ৰ, বাসস্থান, এই তিনিটা মৌলিক কি হয় প্ৰয়োজন হয়, হয় নহয় মানুহৰ। কিন্তু এইকেইটা মৌলিক প্ৰয়োজন থাকিলেই মানুহে জীয়াই থাকিব পাৰে। কিন্তু মানুহে মানুহ হিচাপে জীয়াই থাকিবলৈ এই তিনিটা প্ৰয়োজনৰে জানো হয়, কেতিয়াও নহয়। গতিকে কি হয়, এখন সমাজত, এখন ছ'চাইটিত মানে নিজকে ভালকৈ মানে প্ৰতিষ্ঠা কৰিবলৈ হ'লে বা নিজকে জীয়াই ৰাখিবলৈ হ'লে কি হয়, যাৰ বেছি পাৱাৰ থাকে, যোনখিনি মানুহৰ বেছি পাৱাৰ থাকে, সেইখিনি মানুহে মানে কি কৰিব পাৰে, নিজকে মানে এষ্টাব্লিছ কৰি এখন মানে ছ'চাইটিত ভালদৰে চলি যাব পাৰে। আৰু যাৰ পাৱাৰ নাই, যোন উইক হয়, উইকাৰ ছেকশ্যন হয়, তেওঁলোকে কি হয়, নিজকে প্ৰটেক্ট কৰিবলৈ সক্ষম নহয়। ঠিক আছে, ইন আদাৰ ৱৰ্ডছ, দ্য চাৰ্চ ফৰ পাৱাৰ এণ্ড ষ্ট্ৰেংথ ইজ দ্য মেইন মটিভেশ্যনেল ফ'ৰ্চ বিহাইণ্ড দ্য ইণ্ডিভিজুৱেল কণ্ডাক্ট। গতিকে মানুহে কি কৰে, মানে পাৱাৰ আৰু ষ্ট্ৰেংথ বিচাৰে, হয় নহয়, মানুহে পাৱাৰ আৰু সকলো মানুহে নিজৰ পাৱাৰ আৰু ষ্ট্ৰেংথ বিচাৰে, আৰু কিহৰ কাৰণে, যাতে ভালদৰে সমাজ এখনত চলি যাব পাৰে, সেইকাৰণে সকলো মানুহৰে কি হয়, নিজৰ পাৱাৰ আৰু ষ্ট্ৰেংথ লাগে। আৰু আৰু সেইটোৱে হৈছে কি, ভালদৰে মানে নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে পাৱাৰ আৰু ষ্ট্ৰেংথ বিচৰাটোৱেই হৈছে মানুহৰ মানে মটিভেশ্যনেল ফ'ৰ্চ হয়। ঠিক আছে, মানে সেইটোৰ কাৰণে কি হয়, সমাজত যাতে ভালদৰে প্ৰতিষ্ঠিত হ'ব পাৰে, তাৰ কাৰণে কি হয়, পাৱাৰ আৰু ষ্ট্ৰেংথ বিচাৰি তেওঁলোকে মটিভেশ্যন পায়। হৈছে, দ্য ৰুটছ অফ দ্য ৰিয়েলিষ্ট থিয়ৰী কেন বি ট্ৰেচ বেক টু দ্য ইভলিউশ্যন অফ এনচিয়েণ্ট পলিটিকেল থট। আৰু যোনটো মানে ৰিয়েলিষ্ট থিয়ৰী আছিলে, সেইটোৰ মানে ৰুটটো ক'ৰ পৰা পাব পাৰি, ইভলিউশ্যন অফ এনচিয়েণ্ট পলিটিকেল থট। যেতিয়া মানে এনচিয়েণ্ট পলিটিকেল থট প্ৰথমতে আহিছিলে, প্ৰথমতে কি হৈছিলে, ইভলিউশ্যন হৈছিলে, ক্ৰমবিৱৰ্তন হৈছিলে এনচিয়েণ্ট পলিটিকেল থটৰ, মানে পৌৰাণিক যোনখিনি মানে ৰাজনৈতিক তত্ত্ব আছিলে, তেতিয়াৰ পৰাই কি আহিছিলে, ৰিয়েলিষ্ট থিয়ৰিটো আহিছিলে। ৰুটছটো মানে তাতে, শিপাডাল, ঘাইডাল তাতে। ঠিক আছে, ইণ্ডিয়ান থিংকাৰ কৌটিল্য ইন হিজ ৰাইটিং ডিছকাছ দ্য ভেৰিয়াছ ষ্টেট ষ্ট্ৰেটেজিজ টু এনচিয়'ৰ ছাৰ্ভাইভেল। আৰু এইখিনি যে মই যে অকণমান আগতে কৈছিলোঁ তোমালোকক ছাৰ্ভাইভেলৰ বিষয়ে, যোনখিনি মানে যোনখিনি মানুহৰ পাৱাৰ বেছি থাকে, তোমালোকে চাগে এইটো লাইন শুনিছা, কি ভালদৰেই শুনিছা চাগে, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, হয় নহয়, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি ক'লে, যোনে মানে কি হয়, বেছি পাৱাৰফুল হয়, যোন ফিট হয়, সেইখিনি মানুহেহে সমাজত বৰ্তি থাকিব পাৰে। ঠিক আছে, ঠিক তেনেদৰে ইণ্ডিয়ান থিংকাৰ আছিলে কৌটিল্য। কৌটিল্যই কি কৰিছিলে, কৈছিলে যে